এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাজিৰঙাৰ অংশৰ মাজেৰে লঘু যানবাহন আৰু বাছৰ চলাচলৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে বাহনৰ গতিৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যৰ বিভিন্ন অঞ্চলত বাঢ়নী পানী হ্ৰাস পাইছে যদিও এতিয়াও 17খন জিলাৰ 1100ৰো অধিক গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত আছে। ৰাজ্যখনত 5 লাখৰো অধিক লোক এতিয়াও বানৰ ক্ষতিৰ সন্মুখীন হৈ আছে। একেদৰে 116টা আশ্ৰয় শিবিৰত 24,000ৰো অধিক লোকে এতিয়াও আশ্ৰয় লৈ আছে। শেহতীয়া তথ্য অনুসৰি বিগত 24 ঘণ্টাত ৰাজ্যত বানৰ ফলত 3জন লোকৰ মৃত্যু হোৱাত এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 96লৈ বৃদ্ধি হৈছে। কোনো কোনো অঞ্চলত পানী শুকোৱাৰ পাছত জনসাধাৰণৰ নিজ বাসগৃহ অভিমুখে উভতি গৈছে যদিও বানৰ পাছত বিভিন্ন ৰোগৰ আশংকাই দেখা দিছে। স্বাস্থ্য আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে পানী বিশুদ্ধকৰণৰ বাবে ঔষধ তথা বিশুদ্ধ খোৱা পানী ORS আদি বিতৰণ কৰিছে। ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং অঞ্চলত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ক্ষতিগ্ৰস্ত কেইবাখনো গাঁৱৰ 200ৰো অধিক কৃষক পৰিয়ালৰ প্ৰায় 600 বিঘা ভূমিত লগোৱা শাক পাচলিৰ খেতি বানত জাহ যোৱাৰ ফলত তেওঁলোক অসুবিধাৰ সন্মুখীন হৈছে। তদুপৰি পোহনীয়া জীৱ জন্তুৰ মৃত্যু হোৱাত আৰ্থিক ক্ষেত্ৰত সমস্যাইও দেখা দিছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা আগলি বতৰা অনুযায়ী অসমকে ধৰি দেশৰ 19খন ৰাজ্যত আজিৰে পৰা অহা 4দিন পৰ্যন্ত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। চৰাইদেউ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি ৰাজহ মন্ত্ৰী যোগেন মোহনে জিলাখনৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত 90গৰাকী হিতাধিকাৰীৰ মাজত স্মাৰ্ট টিভি বিতৰণ কৰে। এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়নৰ লগতে দৰিদ্ৰতা নিৰ্মূলৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বিভিন্ন জনকল্যাণকামী আঁচনি গ্ৰহণ কৰি আহিছে। ইয়াৰ দ্বাৰা সমাজৰ পিছপৰা শ্ৰেণীও যাতে বিকাশৰ ধাৰাত সমানে অংশীদাৰ হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে বুলি তেওঁ কয়। তেওঁ ছাত্ৰ ছাত্ৰীসকলক স্মাৰ্ট টিভিৰ সদ্ব্যৱহাৰ কৰি বিনোদনৰ লগতে দেশ বিদেশৰ বা বাতৰি আৰু জ্ঞান আহৰণ কৰিবলৈ আহান জনায়। অনুষ্ঠানত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলাখনৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ উপৰিও জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ অন্ন সেৱা দিন আঁচনিৰ অধীনত যোৰহাট জিলাৰ তিতাবৰ আৰু মৰিয়নীত কাৰ্যবাহী দণ্ডাধীশসহ খাদ্য ৰাজহুৱা বিতৰণ আৰু উপভোক্তা বিভাগৰ বিষয়াই সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰে। সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীসকলক উপযুক্ত পৰিমাণৰ খাদ্যবস্তুৰ যোগান ধৰা সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে বিষয়াসকলে দোকানসমূহ পৰিদৰ্শন কৰে। মৰিগাঁও জিলাৰ জাগীৰোডত স্থাপন হ'বলগীয়া টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে অসম চৰকাৰে আবণ্টন দিয়া 517 বিঘাৰো অধিক ভূমিৰ আজি চৰকাৰী নিয়ম অনুসৰি মৰিগাঁও উপ পঞ্জীয়কৰ কাৰ্যালয়ত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন হয়। টাটা ইলেক্ট্ৰনিকছ কৰ্তৃপক্ষৰ এটা উচ্চস্তৰীয় দল মুম্বাইৰ পৰা আহি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত আলোচনাত মিলিত হোৱাৰ পাছতে ভূমি পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰে। দলটোৱে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাসহ উপ পঞ্জীয়কৰ কাৰ্যালয়ত উপস্থিত হয়। সাধাৰণ জনজাতীয় ৰাজ্যৰ সহায় হোৱাকৈ গুৱাহাটীৰ পল্টন বজাৰত নৱীকৃত জনজাতীয় জিৰণি গৃহ এটা আজি মন্ত্ৰী ডঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। শিক্ষা, চিকিৎসা, বাণিজ্যিক আদি কাৰণত গুৱাহাটীলৈ অহা জনজাতীয় লোকসকল এই গৃহৰ জৰিয়তে উপকৃত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। জিৰণি গৃহটো ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অনুমোদিত পুঁজিৰে নৱীকৰণ কৰা হৈছে। ইপিনে ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডঃ পেগুৱে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি অসমৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। সংগঠনৰ বিষয়ববীয়াসকলক জনজাতীয় সমাজখনৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলোখিনি সহযোগিতা আগবঢ়োৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। সংগঠনটোৱে উত্থাপন কৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি সংৰক্ষণ, জনজাতীয় অঞ্চলৰ বিদ্যালয় স্থাপন, স্বায়ত্তশাসিত পৰিষদলৈ সাংবিধানিক মৰ্যাদা প্ৰদান আদি কেইবাটাও বিষয়ত বৈঠকত মিলিত হয়।